এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। ন দিনৰ বিৰতিৰ মূৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। কাইলৈৰ পৰা শুকুৰবাৰলৈ সদনৰ বৈঠকৰ সময়ছোৱাত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। 10 মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত 2025-26 বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট উত্থাপন কৰিব। 11 আৰু 12 মাৰ্চত বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। 13-20 মাৰ্চলৈ সদনৰ স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে বিধানসভাৰ কাম কাজ স্থগিত থাকিব। 21-24 আৰু 25 মাৰ্চত পুনৰ সদনৰ কাৰ্যক্ৰমণিকা অনুষ্ঠিত হ'ব আৰু 25 মাৰ্চত অসম বিধানসভাৰ এইবাৰৰ অধিৱেশন অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখা হ'ব। উল্লেখযোগ্য যে 17 ফেব্ৰুৱাৰীত কোকৰাঝাৰত প্ৰথম দিনৰ কাৰ্যসূচীত ৰাজ্যপালৰ ভাষণেৰে এই অধিৱেশন আৰম্ভ হৈছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিধানসভা অধিৱেশন অনুষ্ঠিত হোৱা দিনত প্ৰতিনিশা 9:15 পৰা 10 মিনিটৰ বাবে বিধানসভাত আজিৰ দিনটো শীৰ্ষক প্ৰচাৰ কৰিব। ইয়াৰ উপৰি 10 মাৰ্চত বিত্তমন্ত্ৰীয়ে সদনত দিয়া বাজেট ভাষণ আকাশবাণী গুৱাহাটী কেন্দ্ৰই পোনপটীয়াকৈ প্ৰচাৰ কৰিব। ৰাজ্য চৰকাৰে পৰহিলৈ গুৱাহাটীৰ খানাপাৰাত থকা গ্ৰীণ উড ৰিজৰ্টত নিউ কোৱাৰ্টাৰ অভিৱৰ্তন 2025 শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। ৰাজ্যখনৰ প্ৰতিভাৱান যুৱক যুৱতীসকলক সুযোগ সন্ধান নৰ সুবিধা দিয়াৰ বাবে এই অভিৱৰ্তনৰ আয়োজন কৰা হৈছে। তদুপৰি এই অনুষ্ঠানৰ জৰিয়তে নিয়োগ বিনিময় কাৰ্যসূচীসমূহ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। এই কাৰ্যসূচীত মুকলি আলোচনা আৰু উন্নয়নৰ বাবে যোগাযোগ বৃদ্ধিৰ প্ৰয়াস চলোৱা হ'ব। ৰাজ্য চৰকাৰে এই অনুষ্ঠানত অধিক সংখ্যক লোকৰ অংশগ্ৰহণ কামনা কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গুৱাহাটীত অনুষ্ঠিত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰে। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে তেওঁৰ ভাষণত ৰাজ্যৰ বিদ্যালয় শিক্ষাৰ উন্নয়নত অনবদ্য অৱদান আগবঢ়োৱা শিক্ষক সমাজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগ কৰাৰ সন্ধিক্ষণত সাধাৰণ শিক্ষাৰ লগতে দক্ষতা বিকাশৰ শিক্ষা প্ৰদান কৰাৰ প্ৰত্যাহ্বানমূলক দায়িত্ব পালন কৰিবলৈ তেওঁ লগতে শিক্ষক সমাজলৈ আহ্বান জনায়। সভাত শিক্ষক মঞ্চই উত্থাপন কৰা প্ৰাদেশিকীকৰণ, সেৱাবিধি, প্ৰধান শিক্ষক নিযুক্তি আদি সমস্যাসমূহ সহমৰ্মিতাৰে সমাধান কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপসমূহ শিক্ষামন্ত্ৰীগৰাকীয়ে মুকলিভাৱে আলোচনা কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ হাইস্কুলসমূহত প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে কালি সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰৰ জৰিয়তে প্ৰাদেশিককৃত হাইস্কুলসমূহত প্ৰধান শিক্ষক পদলৈ পদোন্নতিৰ বাবে জিলা বাছনি সমিতিয়ে প্ৰস্তুত কৰা তালিকা 10 দিনৰ ভিতৰত বন্ধ খামত দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। সমগ্ৰ বিষয়টো অতি জৰুৰী হিচাপে বিবেচনা কৰিবলৈ নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 28 ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে সংশোধিত অসম মাধ্যমিক শিক্ষা সেৱা বিধিৰ অধীনত ৰাজ্যৰ হাইস্কুলসমূহত প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। এনে নিৰ্দেশনাৰ পাছতে এতিয়া চৰকাৰে হাইস্কুলসমূহত নিয়মীয়া প্ৰধান শিক্ষক নিযুক্তি প্ৰদানৰ বাবে তৎপৰতা চলাইছে। চিৰাং জিলাৰ বিজনীত অহা বছৰৰ জানুৱাৰীত হ'বলগীয়া বড়ো সাহিত্য সভাৰ 65 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে আজি পৰিচালনা সমিতিসমূহ গঠন কৰা হয়। এই অধিৱেশনৰ বাবে 24খন উপসমিতিৰ লগতে 91জন সদস্যৰ আদৰণি সমিতিখন গঠন কৰা হয়। 1952 চনত 16 নৱেম্বৰত চিৰাং জিলাৰ ৰণচাই ধামত বড়ো সাহিত্য সভাৰ জন্ম হৈছিল। এইবাৰ অধিৱেশনৰ বিশিষ্ট অতিথি হিচাপে নোবেল বঁটাপ্ৰাপকৰ লগতে কেইবাগৰাকীও সন্মানীয় ব্যক্তিক আমন্ত্ৰণ জনোৱা হ'ব বুলি সভাৰ সভাপতি ডঃ সুৰথ নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ অধিৱেশনখন সফল কৰি তোলাৰ বাবে সকলো জাতি জনগোষ্ঠীৰ লোকৰ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বাক্সা জিলাৰ শালবাৰীৰ সীমান্তৱৰ্তী বৰপেটা জিলাৰ গামাৰিগুৰিত আজি মেকী নৈত শিল বালি খনন বন্ধ কৰাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাৰ সদস্যসকলে মানৱ শৃংখল কাৰ্যসূচী পালন কৰে। গোবৰ্ধন আঞ্চলিক আছু শাখা সাহিত্য সভাৰ উদ্যোগত তথা বৃহত্তৰ গামাৰিগুৰি হাতাপাৰা ৰাইজৰ সহযোগত এই কাৰ্যসূচী পালন কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে বেকী নৈত অবৈধভাৱে চলি অহা বালি আৰু শিল খনন বন্ধ কৰিবলৈ দাবী জনোৱা হয়। নিউজিলেণ্ডৰ বিৰুদ্ধে আজি ডুবাইত অনুষ্ঠিত ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ লীগৰ অন্তিম খেলখনত ভাৰতে প্ৰথমে বেট ধৰি বাতৰি যুগুতোৱাৰ পৰলৈকে 6টা উইকেট হেৰুৱাই 182 ৰাণ সংগ্ৰহ কৰিছে। শ্ৰেয়াছ আয়াৰ 79 ৰাণ কৰি কিছু সময় পূৰ্বে আউট হয়। দলৰ হৈ অক্ষৰ পেটেলে 42 ৰাণৰ বৰঙণি আগবঢ়ায়। অৱশ্যে খেলুৱৈ জীৱনৰ 300 সংখ্যক এদিনীয়াত অৱতীৰ্ণ হোৱা বিৰাট কোহলি 11 ৰাণ কৰি আউট হয়। অধিনায়ক ৰোহিত শৰ্মা আৰু আনজন অপেনাৰ শুভমন গিল ব্যৰ্থ হয়। উল্লেখযোগ্য যে খেলখনত টছত জিকি নিউজিলেণ্ডে প্ৰথমে বলিঙৰ সিদ্ধান্ত লয়। বিয়লিৰ আঞ্চলিক বাতৰি শুনিলে পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।